এয়া আকাশবাণী গুৱাহাটী। আজি সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, যোৰহাটত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ সামৰণি, অশ্ৰুসিক্ত নয়নেৰে ভকত বৈষ্ণৱৰ বিদায়, এডভান্টেজ আছাম সন্মিলনে বাণিজ্যৰ বাবে নৱপ্ৰজন্মৰ দক্ষতা বিকাশ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আশা প্ৰকাশ, সোণোৱাল কছাৰী সাহিত্য সভাৰ দ্বিবাৰ্ষিক ধেমাজি অধিৱেশনৰ অন্তিম দিনা সহস্ৰাধিক সাহিত্যানুৰাগীৰ সমাগম, ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত পদক জয় কৰা অসমৰ বক্সিং দলটোক অসম বক্সিং সন্থাৰ বৰজাৰ বিমানবন্দৰত আদৰণি, আৰু কটকত অনুষ্ঠিত এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক জয়ৰ বাবে ইংলেণ্ডৰ 305 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জিন্তি ৰাণী ডেকা। এতিয়া শুনক বিতং বাতৰি। যোৰহাটৰ মহবন্ধা এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত চলি থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ পতাকা অৱনমনেৰে চাৰিদিনীয়া কাৰ্যসূচীৰ আজি সামৰণি পৰে। আজি পুৱা 5 বজাত পৰিৱেশ নিকাকৰণ প্ৰাত প্ৰসংগৰ লগতে পুৱা 8 বজাৰ পৰা নৱনিৰ্বাচিত সদস্যসকলৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা আৰু দিনৰ ভাগত সেৱা বাহিনীৰ অন্তৰংগ অনুষ্ঠান ধৰ্মালোচনা সভাৰো আয়োজন কৰা হয়। বিভিন্ন জিলাৰ পৰা অহা ভকত বৈষ্ণৱে আজি অশ্ৰুসিক্ত নয়নেৰে অধিৱেশনথলীৰ পৰা বিদায় লয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন তেজপুৰত অনুষ্ঠিত হ'ব। এই বিষয়ে আমাক জনাইছে সাংবাদিক জ্যোতিষ কুমাৰ তামুলীয়ে।
আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি 94 সংখ্যক অধিৱেশনৰ ধৰ্মালোচনী সভা আৰু তাৰ লগতে নতুন সমিতিৰ কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হয় আৰু সেই সভাত নতুন কমিটিৰ পদাধিকাৰ হিচাপে পুনৰ ভৱেন্দ্ৰ নাথ ডেকাক নিৰ্বাচিত কৰে আৰু প্ৰধান সম্পাদকৰ পদত পুনৰবাৰ নিৰ্বাচিত হয় কুশল ঠাকুৰীয়া, উপ পদাধিকাৰ পদত নিৰ্বাচিত হয় চন্দ্ৰ হাজৰিকা, কেন্দ্ৰীয় সেৱা বাহিনীৰ মুখ্য অধিনায়ক সঞ্জীৱ বৰা, যুটীয়া সম্পাদকৰ পদত দেৱৰঞ্জন বৰা, কোষেশ্বৰ বৰা, সাংস্কৃতিক সমিতিৰ দায়িত্ব লাভ কৰে বলিন মহন্তই আৰু দেখা যায় যে তাৰপিছতে তেওঁলোকৰ যথেষ্ট সংখ্যক শংকৰ সংঘৰ যিসকল বিশিষ্ট ব্যক্তি তেওঁলোকে আহি ধৰ্মালোচনী সভাত অংশগ্ৰহণ কৰে আৰু সন্ধ্যা 5 বজাৰ লগে লগে তেওঁলোকে যি 94 সংখ্যক ধৰ্মধ্বজাৰ অৱনমন কৰে আৰু তাৰপিছত তেওঁলোকে সেই পতাকা তেজপুৰত যি 95 সংখ্যক অধিৱেশন আছে তাৰ বাবে তেজপুৰ জিলা সমিতিক তেওঁলোকে প্ৰদান কৰে আৰু কিছু সময়ৰ পিছতে তেওঁলোকৰ প্ৰাৰ্থনা সভা অনুষ্ঠিত হ'ব।
এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণে নতুন প্ৰজন্মৰ বিনিয়োগকাৰীসকলক বিনিয়োগৰ বাবে উপযুক্ত স্থান দিয়াৰ লগতে ৰাজ্যখনৰ নৱপ্ৰজন্মক সময়পুঁজি বাণিজ্যৰ বাবে উপযোগী কৰি তুলিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আশা প্ৰকাশ কৰিছে। তেওঁ কয় যে ৰাজ্যখনৰ বিনিয়োগ আৰু আন্তঃগাঁথনি বিকাশৰ বাবে আয়োজিত এই সন্মিলনে দেশ বিদেশৰ বিনিয়োগকাৰীসকলক অসমৰ সম্ভাব্য ক্ষেত্ৰসমূহত বিনিয়োগৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে নতুন প্ৰজন্মক বিস্তৰ সুযোগ দিব। ৰাজ্য চৰকাৰে নৱপ্ৰজন্মৰ যুৱক যুৱতীৰ দক্ষতা বিকাশৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে আলোকপাত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ 43খন কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠান আৰু 34খন পলিটেকনিকত উৎকৰ্ষতাৰ কেন্দ্ৰ হিচাপে বিকশিত কৰা হৈছে। অসমৰ চহকী ঐতিহ্য আৰু বৈচিত্ৰময় সংস্কৃতিয়ে প্ৰাকৃতিক সম্পদসমূহেও অতীজৰে পৰা বহু লোকক আকৰ্ষণ কৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ প্ৰাকৃতিক সম্পদৰ ক্ষেত্ৰখনতো বিনিয়োগৰ প্ৰচুৰ সম্ভাৱনা আছে। তেওঁ কয় যে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে অসমৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰা লক্ষ্যত আলোকপাত কৰাৰ লগতে ৰাজ্যখনত বিনিয়োগৰ সম্ভাৱনা বহন কৰা পথ মুকলি কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে অলপতে নতুন দিল্লীত প্ৰধানমন্ত্ৰীৰ লগতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন, পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰি এই সন্মিলনলৈ আমন্ত্ৰণ জনায়। এই অনুসৰি দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 24 ফেব্ৰুৱাৰীত অসমলৈ আহিব। সেইদিনাই শ্ৰীমোদীয়ে সন্মিলনৰ সৈতে সংগতি ৰাখি আয়োজিত সৰ্ববৃহৎ ঝুমুৰ নৃত্যৰ অনুষ্ঠান ঝুমুৰ বিনন্দিনী উপভোগ কৰিব। 25 ফেব্ৰুৱাৰীত তেওঁ এই সন্মিলন আনুষ্ঠানিকভাৱে মুকলি কৰিব। এই অনুষ্ঠানত ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীও উপস্থিত থকাৰ কথা। উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ পৰিপ্ৰেক্ষিতত আজি দৰং জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই জিলা পৰ্যায়ত আয়োজিত এই সন্মিলনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ উদ্যোগ খণ্ডৰ উন্নয়নৰ জৰিয়তে অৰ্থনৈতিক উত্তৰণ নিশ্চিত কৰাৰ বাবে দৰং, তামোলপুৰ আৰু বজালী জিলাৰ উদ্যোগীসকলৰ সৈতে আলোচনা কৰে। এই অনুষ্ঠানত চিপাঝাৰ আৰু মঙলদৈ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী আৰু বসন্ত দাসৰ লগতে তিনিওখন জিলাৰ বিভাগীয় শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
ধেমাজি জিলাৰ জীয়াঢলত অনুষ্ঠিত সোণোৱাল কছাৰী সাহিত্য সভাৰ দ্বিবাৰ্ষিক ধেমাজি অধিবেশনৰ আজি অন্তিম দিনা সহস্ৰাধিক সাহিত্যানুৰাগীৰ সমাগম হয়। আজি অন্তিম দিনা আয়োজিত বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত সোণোৱাল কছাৰীৰ লগতে আন জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিও প্ৰদৰ্শন কৰা হয়। অভিনেতা অৰুণ হাজৰিকাই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে। সাংস্কৃতিক শোভাযাত্ৰাৰ পাছত আয়োজিত জনগোষ্ঠীয় সমাৰোহ আৰু মুকলি সভাত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰে। শিক্ষামন্ত্ৰী ডাঃ পেগুৱে তেওঁৰ ভাষণত সোণোৱাল কছাৰীসকলৰ ভাষা, সাহিত্য আৰু সংস্কৃতিৰ সংৰক্ষণ তথা বিকাশৰ উদ্দেশ্যে অনুষ্ঠানটোৱে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয়। সভাখনত সোণোৱাল কছাৰী সাহিত্য সভাই প্ৰকাশ কৰা কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয়। উল্লেখযোগ্য যে সোণোৱাল কছাৰীসকলৰ ইতিহাস আৰু লোক সাহিত্যৰ 59খন গ্ৰন্থ দুটা বছৰত প্ৰকাশ কৰি সোণোৱাল কছাৰী সাহিত্য সভাই ৰাজ্যৰ ভাষা, সাহিত্য আৰু বৌদ্ধিক জগতলৈ অনবদ্য অৱদান আগবঢ়াইছে। গুৱাহাটীৰ জ্যোতিচিত্ৰবনত অনুষ্ঠিত গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱত আজি কেইবাখনো চলচ্চিত্ৰ প্ৰদৰ্শনৰ লগতে আলোচনা চক্ৰ অনুষ্ঠিত হয়। মহোৎসৱত আজি টিচ মি, ছেকেণ্ড চান্স, দ্য লাইট উইডিন, বাহাদুৰ দ্য ব্ৰেভ আদি কেইবাখনো চিনেমা প্ৰদৰ্শিত হয়। পুৱা অনুষ্ঠিত এখন আলোচনা চক্ৰত চলচ্চিত্ৰ পৰিচালক অনিৰ উপস্থিত থাকে। এই আলোচনা চক্ৰখনৰ আঁত ধৰে জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰে। দুপৰীয়া ইয়াং এণ্ড চিনেমা দ্য চেঞ্জিং ফেচ অব ষ্টৰী টেলিং শীৰ্ষক আলোচনা চক্ৰখনৰ আঁত ধৰে অপৰাজিতা পূজাৰীয়ে। সন্ধিয়া পৰিচালক ইমতিয়াজ আলী, ৰীমা দাস, অনিৰ কবিৰ খান পৰিচালিত চলচ্চিত্ৰ মাই মেলবৰ্ণ প্ৰদৰ্শন কৰা হ'ব। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে তিনিদিনীয়াকৈ অনুষ্ঠিত এই চলচ্চিত্ৰ মহোৎসৱৰ আজি সামৰণি পৰিব। মহোৎসৱত ইৰাণ, নেপাল, উজবেকিস্তান, কাজাখাস্তান, বাংলাদেশ, হংকং, আজাৰবাইজান, ফিলিপিনছ, শ্ৰীলংকা আৰু তুৰস্কৰ 20খন নিৰ্বাচিত চলচ্চিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয়। ইয়াৰ লগতে মহোৎসৱৰ প্ৰতিযোগিতামূলক শাখাত উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো চলচ্চিত্ৰ প্ৰদৰ্শিত হয়। অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আজি গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত 35খন জিলাৰ নৱনিৰ্বাচিত জিলা সভাপতিসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ৰাষ্ট্ৰীয় নেতৃত্বৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত সমাগত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ল'বলগীয়া কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰা হয়। ৰাজ্যিক সভাপতি শ্ৰী শইকীয়াই এই সন্দৰ্ভত জিলা সভাপতিসকলক অৱগত কৰাৰ লগতে যাৱতীয় নীতি নিৰ্দেশনা প্ৰদান কৰে। বৈঠকৰ পাছত শ্ৰীশইকীয়াই সংবাদ মাধ্যমৰ আগত কয় যে 2025 চনটোত বিজেপি দলে জয়েৰে যাত্ৰা আৰম্ভ কৰিছে। এই ধাৰা অব্যাহত থাকিব বুলি উল্লেখ কৰি সভাপতিগৰাকীয়ে লগতে কয় যে অনাগত দিনত পঞ্চায়ত নিৰ্বাচন, স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আৰু BTRৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। ইয়াৰ পাছতে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। সেয়ে নিৰ্বাচনসমূহত পূৰ্বতকৈ ভাল ফলাফল লাভ কৰাৰ বাবে আজিৰ এই বৈঠকত আলোচনা কৰা হয় বুলি তেওঁ প্ৰকাশ কৰে। বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰি কয় যে মণ্ডল সমিতি, জিলা সমিতি, মৰ্চা আৰু কোষসমূহত পূৰ্বে দায়িত্বত নথকা 50% লোকক এইবাৰ দায়িত্ব দিয়া হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত নতুন দিল্লীত পৰীক্ষা পে চৰ্চা শীৰ্ষক অনুষ্ঠানৰ 8ম সংস্কৰণ উপলক্ষে শিক্ষাৰ্থীসকলক সম্বোধন কৰিব। ইয়াৰ লগত সংগতি ৰাখি আন আন জিলাৰ লগতে গোলাঘাট জিলাতো বিশেষ স্ক্ৰীনিঙৰ আয়োজন কৰা হৈছে। জিলাখনৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত হ'বলগীয়া এই বিশেষ স্ক্ৰীনিঙত বিশিষ্ট ব্যক্তি, শিক্ষাৰ্থী আৰু অভিভাৱক উপস্থিত থাকিব। শিৱসাগৰৰ দিখৌমুখৰ আজানপীৰ দৰগাহত কালিৰে পৰা অনুষ্ঠিত বাৰ্ষিক সমূহীয়া দোৱা আৰু জিয়াৰত অনুষ্ঠানৰ আজি সামৰণি পৰে। এই উপলক্ষে দৰগাহলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ লগতে অন্য ধৰ্মাৱলম্বী অগণন লোকৰ সমাগম হয়। আজানপীৰ দৰগাহ পৰিচালনা সমিতিৰ উদ্যোগত আয়োজিত এই জিয়াৰত উপলক্ষে কালি জিকিৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। আজি অনুষ্ঠিত মুকলি সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ কৰবী ডেকা হাজৰিকাই মুখ্য বক্তা হিচাপে অংশ লৈ দিয়া ভাষণত আজানপীৰক সাম্প্ৰদায়িক সম্প্ৰীতিৰ উজ্জ্বল নিদৰ্শন বুলি উল্লেখ কৰে। গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সব্যসাচী মহন্তই উদ্বোধন কৰা মুকলি সভাত মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ অনিল শইকীয়াই সৌৰাগুৰিৰ আজান শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰে। এই সভাতে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সৌমাৰজ্যোতি মহন্তই আন এখন গ্ৰন্থ উন্মোচন কৰে। অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ কন্দৰ্প কুমাৰ ডেকা, জিকিৰ গৱেষক হকিকুৰ ৰহমানকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। তিনিচুকীয়া জিলাৰ শদিয়াত আজি শিল্পী ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত হয়। সদ্যপ্ৰয়াত শিল্পীগৰাকীৰ টোপচিঙা গাঁৱত আয়োজিত ৰাজহুৱা আদ্যশ্ৰাদ্ধত বিভিন্ন প্ৰান্তৰ পৰা সহস্ৰাধিক লোক সমবেত হয়। ধৰ্মীয় পৰম্পৰাৰে আয়োজিত আদ্যশ্ৰাদ্ধ উপলক্ষে এখন স্মৃতিচাৰণ সভাও অনুষ্ঠিত হয়। এই সভাত শিল্পী মহেন্দ্ৰ হাজৰিকা, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞাই অংশগ্ৰহণ কৰে। প্ৰয়াত শিল্পীগৰাকীৰ ন্যাসৰ এটা বিত্তীয় লেনদেন কোড মহেন্দ্ৰ হাজৰিকাই উন্মোচন কৰে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
উত্তৰাখণ্ডত চলি থকা 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত পদক জয় কৰা অসমৰ বক্সিং দলটো আজি গুৱাহাটীত উপস্থিত হৈছে। বিমানযোগে অহা খেলুৱৈকেইগৰাকীক বৰজাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত আদৰণি জনোৱা হয়। অসম বক্সিং সন্থাৰ বিষয়ববীয়াসকলে স্বৰ্ণ পদকজয়ী অংকুশিতা বড়ো, ৰূপৰ পদকজয়ী শিৱ থাপা আৰু অভিনৱ শইকীয়াক আদৰণি আৰু সম্বৰ্ধনা জনায়। ক্ৰীড়া সমাৰোহখনত ব্ৰঞ্জৰ পদক জয় কৰা আইকন মিলিকো অসম বক্সিং সন্থাই সম্বৰ্ধনা জনায়। আজি গুৱাহাটীত উপস্থিত হৈ বক্সাৰ অভিনৱ শইকীয়াই এইদৰে কয়।
অসমৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ হেমন্ত কলিতা ছাৰ, ত্ৰিদীপ ছাৰ, প্ৰণামিকা বৰা মেম, তেওঁলোকে আমাক প্ৰশিক্ষণ দিয়াৰ কাৰণে আমি পাইছোঁহি মেডেল। আমাৰ এতিয়া অসমৰ এইটো ৰেকৰ্ড হৈছে বক্সিঙত যে আমি নেশ্যনেল গেমছত দুটা গ'ল্ড, দুটা ছিলভাৰ আৰু এটা ব্ৰঞ্জ পাবলৈ সক্ষম হৈছোঁ। তাৰ বাবে আমি অসমবাসী ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
ব্ৰঞ্জৰ পদকজয়ী আইকন মিলিয়ে এইদৰে কয়।
উত্তৰাখণ্ডত নেশ্যনেল গেমছ হোৱাতে দুটা গ'ল্ড আৰু দুটা ছিলভাৰ আৰু এটা ব্ৰঞ্জ আনিছোঁ আমি। এইটো মোৰ ফাৰ্ষ্ট ছিনিয়ৰ নেশ্যনেল বুলিয়ে ক'ব পাৰি আৰু যিহেতু মোৰ ইঞ্জুৰী আছিলে, দুবছৰ মই একো গেম খেলা নাছিলোঁ। মোৰ মানে ৰিহাবত আছিলোঁ, মোৰ ভৰিৰ চাৰ্জাৰী কৰিছিল। তাৰপিছত মই দুবছৰ পাছত মই কাম বেক দিছোঁ। এতিয়া লাহে লাহে খেলিছোঁ। ফাৰ্ষ্ট মোৰ ছিনিয়ৰ নেশ্যনেল আছিল, মই তাতে গৈ আপোনাৰ ব্ৰঞ্জ মেডেল আনিছোঁ।
ইংলেণ্ডে কটকত আজি অনুষ্ঠিত এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক জয়ৰ বাবে 305 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। খেলখনত টছত জিকি প্ৰথমে বেট ধৰি ভ্ৰমণকাৰী দলটোৱে আটাইকেইটা উইকেট হেৰুৱাই 304 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ জ' ৰুটে সৰ্বাধিক 69, বেন ডাকেটে 65 আৰু লিয়াম লিভিংষ্টনে 41 ৰাণৰ বৰঙণি আগবঢ়ায়। জছ বাটলাৰ 34 আৰু হেৰি ব্ৰুকে 31 ৰাণ সংগ্ৰহ কৰে। দলটোৱে আৰম্ভণিতে আক্ৰমণাত্মক বেটিং কৰিছিল যদিও ভাৰতীয় বলাৰৰ নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত শেষৰ ফালে নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱায়। ভাৰতৰ হৈ বলিং অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই সৰ্বাধিক 3টা উইকেট দখল কৰে। মহম্মদ শামি, হৰ্ষিত ৰাণা, হাৰ্দিক পাণ্ডিয়া আৰু বৰুণ চক্ৰৱৰ্তীয়ে এটাকৈ উইকেট লয়। বাতৰি যুগুতোৰ পৰলৈ ফ্লাডলাইটৰ বিজুতিৰ বাবে খেল বন্ধ ৰখাৰ সময়ত এটা উইকেট নেহেৰুৱাকৈ ভাৰতে 48 ৰাণ কৰি আছিল। ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পৰা ক্ৰীড়া প্ৰতিভা বিকাশৰ বাবে অসম চৰকাৰে আয়োজন কৰা খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ প্ৰতিযোগিতাসমূহ বিভিন্ন জিলাত চলি আছে। যোৰহাট সাঁতোৰ সন্থাৰ জলক্ৰীড়া প্ৰকল্পত আজি এই প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰা হয়। মাণ্ডলিক পৰ্যায়ৰ সাঁতোৰ প্ৰতিযোগিতাত যোৰহাট, গোলাঘাট, মাজুলী আৰু শিৱসাগৰ জিলাৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। কোকৰাঝাৰ জিলাতো আজি খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ অধীনত সাঁতোৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। 17 বছৰ অনূৰ্ধ শাখাত কমেও 50 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। গোসাঁইগাঁৱৰ বিধায়ক জিৰণ বসুমতাৰীয়ে প্ৰতিযোগিতা শুভাৰম্ভ কৰি প্ৰতিযোগীসকলক ক্ৰীড়াৰ ক্ষেত্ৰত উৎকৰ্ষ সাধনৰ বাবে পৰামৰ্শ দিয়ে। এই অনুষ্ঠানত অসম অলিম্পিক সংস্থাৰ উপসভাপতি কবিৰঞ্জন ব্ৰহ্ম, কোকৰাঝাৰ জিলাৰ আয়ুক্ত শুভম আদিত্য বৰাৰ উপৰি কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। ধেমাজি জিলাত দুগ্ধ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে আজি শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৰ উপস্থিতিত জিলাখনৰ পশুপালন, দুগ্ধ উন্নয়ন, গ্ৰামোন্নয়নকে ধৰি কেইবাটাও বিভাগৰ বিষয়াসকলে এখন বৈঠকত মিলিত হয়। এই বৈঠকত দুগ্ধ উৎপাদন বৃদ্ধিৰ বাবে জিলা পৰ্যায়ত বছৰজোৰা পৰিকল্পনা যুগুত কৰা হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে জিলাখনত দুগ্ধ উৎপাদন বৃদ্ধি কৰি পৰ্যাপ্ত প্ৰয়োজন পূৰণ কৰিব পৰা অৱস্থালৈ অনাৰ বাবে ৰাজ্যখনৰ অন্যান্য অংশলৈ প্ৰেৰণৰ দিহা কৰিবলৈ পৰামৰ্শ দিয়ে। বৰপেটা সত্ৰৰ শাখা সত্ৰ সমাজৰ সপ্তম দ্বিবাৰ্ষিক বৰপেটা অধিৱেশন উপলক্ষে আজি ভাগৱত শোভাযাত্ৰা উলিওৱা হয়। বৰপেটা সত্ৰৰ বুঢ়াভকত নাৰায়ণ আতৈয়ে শোভাযাত্ৰা মুকলি কৰে। বৰপেটাৰ মধ্য মেটুৱাকুচি গৰখীয়া নামঘৰ চৌহদৰ পৰা আৰম্ভ হোৱা এই শোভাযাত্ৰাত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডঃ বাবুল চন্দ্ৰ দাস, ডেকা সত্ৰীয়া গৌতম পাঠককে ধৰি শতাধিক ভকত আৰু আইমাতৃয়ে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে কালিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত অধিৱেশন উপলক্ষে নাম প্ৰসংগ, পৰম্পৰাগত চৰিত তোলা, থানৰ বাতৰি লোৱা, ধৰ্মালোচনা সভাকে ধৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। দৰং জিলাৰ মঙলদৈৰ নিকটৱৰ্তী চপাইত মুক্তিযুঁজাৰু প্ৰয়াত নিধিৰাম চহৰীয়াৰ জন্ম শতবাৰ্ষিকী আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। দৰং জিলা মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত আৰু পৰিয়ালৰ সহযোগত চপাই যুৱ কল্যাণ কেন্দ্ৰ প্ৰাংগণত আয়োজিত এই অনুষ্ঠান উপলক্ষে মুকলি সভা অনুষ্ঠিত হয়। অনুষ্ঠানত দূৰদৰ্শনৰ এসময়ৰ বাতৰি পৰিৱেশক তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ডঃ আৰতি কলিতাই এখন গ্ৰন্থ উন্মোচন কৰে। যোৰহাটত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ সামৰণি, অশ্ৰুসিক্ত নয়নৰে ভকত বৈষ্ণৱৰ বিদায়, এডভান্টেজ আছাম সন্মিলনে বাণিজ্যৰ বাবে নৱপ্ৰজন্মৰ দক্ষতা বিকাশ কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আশা প্ৰকাশ, সোণাল কছাৰী সাহিত্য সভাৰ দ্বিবাৰ্ষিক ধেমাজি অধিৱেশনৰ অন্তিম দিনা সহস্ৰাধিক সাহিত্যানুৰাগীৰ সমাগম, ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত পদক জয় কৰা অসমৰ বক্সিং দলটোক অসম বক্সিং সন্থাৰ বৰজাৰ বিমানবন্দৰত আদৰণি, আৰু কটকত অনুষ্ঠিত এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক জয়ৰ বাবে ইংলেণ্ডৰ 305 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। আমাৰ এতিয়াৰ বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।